বাতৰি পঢ়িছো নিৰ্মলী শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল,
কংগ্ৰেছে আজি দুবাৰ বিধানসভাত এটা চুক্তিক স্বাক্ষৰ কৰিছে। ভাৰত আৰু বাংলাদেশে আজি বিভিন্ন ক্ষেত্ৰত কেইবাখনো চুক্তি স্বাক্ষৰ কৰাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তি অনুসৰণ কৰিছে। এই চুক্তিসমূহৰ ভিতৰত ডিজিটেল আৰু সেউজ অংশীদাৰিত্ব, সামুদ্ৰিক সহযোগিতা, সামুদ্ৰিক অৰ্থনীতি, স্বাস্থ্য আৰু চিকিৎসা, সহায়তা সহযোগিতা, ৰেল যোগাযোগ, সামুদ্ৰিক বিদ্যা, দ্ৰুত ব্যৱস্থাপনা আৰু উন্নতৰ অন্যতম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত ভ্ৰমণৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মাজত নতুন দিল্লীৰ হায়দৰাবাদ চহৰত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাৰ পাছত এই চুক্তিত স্বাক্ষৰ কৰা হয়। প্ৰধানমন্ত্ৰীয়ে এটা প্ৰেছ বিবৃতিত কয় যে বাংলাদেশ ভাৰতৰ চবৰে প্ৰথম আৰু এক ইষ্ট নীতি তথা সাগৰ আৰু ভাৰত প্ৰশান্ত মহাসাগৰৰ দৃষ্টিভংগীৰ মূল স্থিতিস্বৰূপ। তেওঁ কয় যে বিগত বছৰত দুয়োখন ৰাষ্ট্ৰীয় জনকল্যাণৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সম্পন্ন কৰিছে। শ্ৰীমোদীয়ে কয় যে জলমানৰ উপৰেৰে দেশ দুখনৰ মাজত বিশ্বৰ দীৰ্ঘতম প্ৰভাৱযাত্ৰা সফলতাৰে সম্পূৰ্ণ হোৱাৰ লগতে নথিৰ পাইকাৰীও সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতে বাংলাদেশৰ জনসাধাৰণক চিকিৎসা সুবিধা প্ৰদান কৰাৰ বাবে চৰকাৰে ই চিকিৎসা সংস্থা মুকলি কৰিব। তেনেদৰে দেশৰ ৰংপুৰত নতুন সময়তে উপায়ুক্ত কাৰ্যালয় মুকলি কৰাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে। দুয়োখন দেশে পাৰস্পৰিক বাণিজ্য, বিনিয়োগ আৰু সহযোগিতাৰ দিশত গুৰুত্ব দিছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে ডিজিটেল আৰু শক্তি সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ লগত দুয়োখন দেশৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হ'ব বুলি শ্ৰীমোদীয়ে অভিযোগ কৰে। আনহাতে দুয়োখন ৰাষ্ট্ৰৰ সৰ্বাত্ম প্ৰধানমন্ত্ৰী অংশীদাৰিত্ব চুক্তিক লৈ আলোচনা কৰিব বুলিও তেওঁ মন্তব্য কৰে। আনহাতে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰেছ বিবৃতিত ভাৰতে বিশ্বাসী বন্ধু আৰু আঁচনি সহযোগী বুলি অভিহিত কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোদী দুয়ো দেশৰ মাজত গুৰুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে দেশখন ভ্ৰমণ কৰিবলৈ আহ্বান জনায়। বিশেষকৈ দেশভ্ৰমণ সময়সূচীৰে ভাৰতলৈ অহা প্ৰধানমন্ত্ৰীগৰাকী আজি পুৱাৰ ভাগত ৰাষ্ট্ৰপতি ভৱনৰ চহৰত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। পাছত শ্ৰীমতী হাছিনাই ৰাজঘাটত থকা মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰক সাক্ষাৎ কৰাৰ কথা আছে। ভাৰত আৰু বাংলাদেশে উভয় ৰাষ্ট্ৰীয় সমৃদ্ধিৰ বাবে যোগাযোগ বাণিজ্য আৰু সহযোগিতা বৃদ্ধিৰ অৰ্থে ভৱিষ্যৎ দৃষ্টিভংগী পত্ৰ আদান প্ৰদান কৰিছে। এই ভৱিষ্যতমধ্যে ভাৰতৰ বিকশিত ভাৰত ভিজন 2047 আৰু বাংলাদেশৰ স্মাৰ্ট বাংলাদেশ ভিজন 2041ৰ ওপৰত আলোকপাত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মাজত আজি নতুন দিল্লীত এই নথিকেইখনৰ আদান প্ৰদান হয়। প্ৰধানমন্ত্ৰীৰ মাজত দ্বিপাক্ষিক আলোচনা অন্তৰ্সাংবাদিকৰ সৈতে হোৱা কথা বতৰি ভাৰতৰ বিদেশ সচিব বিনয়ন প্ৰকাশ কৰে যে দুয়োখন দেশে ডিজিটেল সহযোগিতা সম্পৰ্কে অধিক স্বাক্ষৰ কৰিছে। ভাৰতৰ ভৱিষ্যতৰ বাবে সেই সহযোগিতাৰ বিষয়ে অধিক স্বাক্ষৰ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। বিদেশ সচিবগৰাকীয়ে কয় যে দুয়োপক্ষই সন্ত্ৰাসবাদ মনোবাদ প্ৰতিহত কৰাৰ বিষয়ে আলোচনা ত্বৰান্বিত কৰা আৰু দুয়োখন দেশৰ মাজত দীঘলীয়া সীমান্ত শান্তিপূৰ্ণ ব্যৱস্থা গ্ৰহণৰ সপক্ষে মত পোষণ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে সময়মতে কৰ হস্তান্তৰ বিত্ত আয়োগৰ অনুদান আৰু জি এছ টি সচিবালয়ৰ নিকা আদিৰ জৰিয়তে ৰাজ্যসমূহৰ উন্নয়নৰ হকে কেন্দ্ৰই সহায় সমৰ্থন আগবঢ়াই আহিছে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিত্তমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত প্ৰাক বাণীৰ আলোচনাৰ অধ্যক্ষতা কৰি শ্ৰীমতী সীতাৰমণে এইদৰে প্ৰকাশ কৰে। বিত্তমন্ত্ৰীগৰাকীৰ লগতে কেন্দ্ৰ চৰকাৰৰ মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহলৈ বিশেষ সাহায্য আঁচনিৰ সুযোগ গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক উৎসাহিত কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত প্ৰদান কৰা অধিকাংশ ঋণ অৱশ্যে জনসাধাৰণৰ কেন্দ্ৰীয় সংস্কাৰ আৰু ক্ষেত্ৰভিত্তিক মূলধনী প্ৰকল্প ৰূপায়ণ কৰা ৰাজ্যসমূহৰ বাবে আগবঢ়োৱা একাংশ ঋণ চৰ্তৰ সাপেক্ষ। কিন্তু বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী গোৱা মেঘালয় মিজোৰাম নাগালেণ্ড আৰু সিকিমের উত্থানের উপর উপরে বিহার মধ্যপ্রদেশ ওড়িশা রাজস্থান আর তেলেঙ্গানার উপর উত্থানের করে এই বৈঠকে অংশগ্রহণ করে অন্যান্য রাজ্যের মুখ্যমন্ত্রীগুলো বৈঠকে উপস্থিত থাকে।
Okay.